at Southern Company, we know the right solutions start with the right questions. How do we deliver reliable energy and overcome unpredictable challenges? How do we get to net zero carbon emissions and ensure communities thrive? How do we deliver affordable energy today and tomorrow? Southern Company, building the future of energy.
Red FM Love Story. Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। আজি যিখন চিঠি হাতত লৈছোঁ, এই চিঠিখন পঠিয়াইছে প্ৰেৰণাই, আৰু তেওঁ নিজৰ ষ্টৰিটিৰ নাম দিছে সপোন হৈ নৰবা। গতিকে আহক শুনো প্ৰেৰণাৰ লাভ ষ্টৰী। মৰমৰ পাহিবা, আশা কৰোঁ আপুনি ভালে আছে। আপোনাৰ শ্ব' লাভ ষ্টৰী শুনি খুব ভাল লাগে, সেয়েহে আজি মই মোৰ নিজৰ ষ্টৰিটো আপোনাৰ মাতেৰে প্ৰকাশ কৰিব খুজিছোঁ। ষ্টৰিটো অকণমান দীঘলীয়া হ'ল, আশা কৰোঁ আপুনি মোৰ চিঠিখন পঢ়িব বুলি। পাহিবা, মোৰ নাম প্ৰেৰণা, মোৰ ঘৰ গুৱাহাটীত, আৰু মই যাক ভাল পাওঁ তেওঁৰ নাম গীত। সি মোক মোৰ ঘৰত মতা নামেৰে মাতিছিল, তুষি বুলি। বৰ্তমান মই পঢ়া কমপ্লিট কৰি ঘৰতে আছোঁ, জবৰ বাবে চেষ্টা কৰি আছোঁ। পাহিবা, মই ঘৰৰ একমাত্ৰ ছোৱালী, আৰু মই মোৰ লাভ ষ্টৰিটোৰ নাম দিব খুজিছোঁ সপোন হৈ নৰবা। বা মোৰ ৰিলেশ্যনশ্বিপটো আৰম্ভ হৈছিলে 2015ত, যেতিয়া মই কলেজত পঢ়ি আছিলোঁ বঙাইগাঁৱৰ হোষ্টেলত থাকি। তাৰ আগত ক্লাছ 10ত থাকোঁতে মোৰ হাৰ্টব্ৰেক হৈছিল, যদিও মই ইমান বেছি ছিৰিয়াছ নাছিলোঁ, কাৰণ ছ'চিয়েল মিডিয়াত লগ পাই তাতেই শেষ হৈছিল। তেতিয়ালৈকে ভালকৈ বুজিও পোৱা নাছিলোঁ যে ভালপোৱা কি হয়। তাৰ পাছত মই বঙাইগাঁৱত পঢ়িব আহিছিলোঁ, তাতো এজনক কলেজত লগ পাইছিলোঁ, বাট বেছিদিন আমাৰ ৰিলেশ্যনশ্বিপ নাথাকিলে। পিছত গম পালোঁ সি একচুৱেলি মোৰ লগত গেমহে খেলি আছিল। তেনেকৈ মই ফেচবুকত বেছিকৈ এক্টিভ থাকিব ল'লোঁ, আৰু এদিন মই এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পালোঁ, নামটো আছিলে গীত। মই ইমান বেছি একো নাভাবি একচেপ্ট কৰি দিলোঁ, আৰু লগালগ তাৰ পৰা হাই বুলি ৰিপ্লাই আহিলে। ময়ো মেছেজত ৰেছপন্স দিলোঁ হেল্ল' বুলি। সি মোক সুধিলে, তুমি ইয়াত হোষ্টেলত থাকা নেকি? ময়ো হয় বুলি কৈ সুধিলোঁ যে তুমি কেনেকৈ গম পালা, সি হেনো মোক দেখিছে কেইবাবাৰো। সি ক'ত থাকে মই সুধিলোঁ, তেতিয়া সি ক'লে সি হেনো ক'ৰবাত ওচৰতেই থাকে বুলি। আৰু এনেকৈ আমি অকণমান সময় সেইদিনা কথা পাতিলোঁ। আচলতে পাহিবা, যেতিয়া মই মোৰ কলেজত থকা লগৰজনৰ লগত ৰিলেশ্যনত আছিলোঁ, সি তেতিয়া হেনো মোক চিনি পাইছিলে, কাৰণ সেই মোৰ এক্স বয়ফ্ৰেণ্ড আৰু গীত তেওঁলোক ফ্ৰেণ্ড আছিলে, আৰু তেনেকৈ সি মোক দেখিছিল। সিহঁত দুজন ভাল ফ্ৰেণ্ড নাছিলে, বাট চিনাকি আছিল। এনেকৈ আমি কথা পতা আৰম্ভ কৰিলোঁ। চ' আজি আমি শুনি গৈ থাকিম প্ৰেৰণাৰ ষ্টৰী, সপোন হৈ নৰবা। ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ হৈতে।
চুপু হিটস 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ প্ৰেৰণাৰ ষ্টৰী, সপোন হৈ নৰবা। আগলৈ তেওঁ লিখিছে, বঙাইগাঁৱৰ হোষ্টেলত আমাক চোৱা লোৱা কৰিবলৈ এটা ফেমিলি আছিল, আমি তেওঁলোকৰ লগতে থাকিছিলোঁ। তেওঁৰ সৰু ছোৱালীজনী আৰু তাইৰ বায়েক মোৰ লগত খুব ভাল আছিলে, আমি বহুত ফ্ৰী আছিলোঁ। বাজনী মোৰ ছিনিয়ৰো আছিলে, সিহঁত অৰিজিনেলি বঙাইগাঁৱৰে আছিলে, সেয়েহে মই সিহঁতৰ পৰা জানিছিলোঁ যে গীত ল'ৰাজন ভাল, আৰু আমি এনেকৈয়ে কথা পাতি ফেচবুকত টাইম স্পেণ্ড কৰা হ'লোঁ। আমি কিন্তু এতিয়ালৈকে নম্বৰ এক্সচেঞ্জ কৰা নাছিলোঁ, আমি খুব কম কথা পাতিছিলোঁ, কাৰণ আমাৰ ছিনিয়ৰবোৰে আমাক কলেজৰ বাহিৰে বেলেগৰ লগত কথা পাতিবলৈ মানা কৰিছিল, আৰু ময়ো জাষ্ট এনেই কথা পাতিছিলোঁ এজ এ ফ্ৰেণ্ড। এদিন সি ইভিনিং টাইমত মোক মেছেজ কৰিলে, কি কৰি আছা বুলি। ময়ো ক'লোঁ এনেই আছোঁ। সি তেতিয়া মোক জনালে যে সি হেনো আমাৰ হোষ্টেলৰ সন্মুখত থকা দোকানখনত ৰৈ আছে, ওলাই আহিলে মই হেনো তাক দেখা পাম। ময়ো তেতিয়া ৰিপ্লাইড এইটোৱে ক'লোঁ যে অলপ পিছত মই দোকানলৈ ওলাই যাম। এনেকৈ কৈ মই মোৰ লগৰবোৰৰ লগত দোকানলৈ যাওঁতে তাক প্ৰথম দেখিলোঁ, কথা পতা নাছিলোঁ। সি চাগে মোক দেখি লাজো কৰিছিল, ভালকৈ মোৰ ফালে চোৱাও নাছিলে। পাহিবা, সেইদিনাখন মই তাক দেখিলোঁ, আৰু এনেকৈ কেইটামান দিন পাৰ হোৱাৰ পিছত এদিন সি মোক মেছেজ দিলে আৰু মোৰ নম্বৰটো বিচাৰিলে। মই প্ৰথমতে দিব বিচৰা নাছিলোঁ, পিছত দিম বুলি কৈ কথাটো পেলাই দিছিলোঁ। কিন্তু তাৰ পিছত সি আকৌ জোৰ কৰিলে, ইমান দিন কথা পতাৰ পিছতো বিশ্বাস হোৱা নাইনে বুলি। তেতিয়া আৰু মই একো নাভাবি নম্বৰটো দি দিলোঁ। মই লগালগ সি ফোন কৰিব বুলি ভাবিছিলোঁ, বাট সি তেনেকুৱা নকৰিলে। আৰু এনেকৈ আমি মাজে সময়ে কথা পাতি থাকিলোঁ। তাক মই ফ্ৰেণ্ডৰ বাহিৰে বেলেগ ভবা নাছিলোঁ, যিহেতু তাৰ আগৰ পৰাই এজনী গাৰ্লফ্ৰেণ্ড আছিল বুলি মই জানো। এদিন সি মোক প্ৰথমবাৰ ফোন কৰিলে। সেইদিনা চাগে বিহু হৈ আছিল, সি সেইকাৰণে সময়ত বিহু চাব যাব ওলাইছিল। ৰাতি ঠিক 10 বাজিছিল আৰু তেতিয়াই সি মোক ফোন কৰিছিল। মই তেতিয়া তাক গাৰ্লফ্ৰেণ্ডক লৈ কথাষাৰ জোকাইছিলোঁ যে সি গাৰ্লফ্ৰেণ্ডক লৈ বিহু চাব যাব নেকি। সি তেতিয়া ক'লে যে তেনেকুৱা একো কথা নাই। অকণমান সময় কথা পাতি আমি ফোনটো ৰাখি দিলোঁ। মোৰ এনেকুৱা লাগিছিল পাহিবা সি গাৰ্লফ্ৰেণ্ডৰ কথা যেন বেছিকৈ ক'ব নিবিচাৰে। মই সুধিলেও যেন সি কথাটো তল পেলাই দিয়ে। মোৰ এনেকুৱা লাগিছিল মে বি সি লাইক কৰিব খুজিছিলে মোক, বাট ময়ো বেছি কথাটোত গুৰুত্ব নিদিলোঁ। আৰু এনেকৈ আমি মাজে মাজে ফোন নতুবা মেছেজত কথা পাতিবলৈ ল'লোঁ। এদিন সি মোক ফোন কৰি ক'লে যে তাৰ হেনো ব্ৰেকআপ হ'ল। মই সুধিছিলোঁ কিয় হ'ল, বাট সি ভালকৈ কথাষাৰ নক'লে। তাৰ পিছৰে পৰা আমি প্ৰায় সদায় কথা পাতিব ল'লোঁ। লাহে লাহে মই তাক ট্ৰাষ্ট কৰিবলৈ ল'লোঁ আৰু সকলো কথা শ্বেয়াৰ কৰা হ'লোঁ। সিও মোক তাৰ সকলো কথাই কোৱা হ'ল। আমাৰ মাজত এটা ভাল বন্ধ ষ্টাৰ্ট হ'ল। এনেকৈ কেইমাহমান যোৱাৰ পিছত সি মোক ফাইনেলি প্ৰপ'জ কৰিলে। মই তাক লাইক কৰিছিলোঁ যদিও একচেপ্ট কৰিব খোজা নাছিলোঁ, বিকজ মই আগতেও অলৰেডি হাৰ্ট হৈছোঁ। সেয়েহে মই এইবোৰৰ আৰু ট্ৰেজেডি বিচৰা নাছিলোঁ। মই তাক ইমানখিনি বুজাই নক'লোঁ, জাষ্ট মানা কৰি দিলোঁ। সিও বেছি জোৰ নকৰিলে। কিন্তু আমি কথা পতা বন্ধ কৰা নাছিলোঁ। সিও মোক বুজিছিল, ময়ো মোৰ পাষ্টৰ কথা তাক সকলোখিনি খুলি কৈছিলোঁ। তেনেকৈ আমি কথা পাতি থাকিলোঁ। এইবোৰৰ মাজত তাৰ ফ্ৰেণ্ডবোৰে খুব জোকাইছিল কিন্তু আমাক। মোক চবেই ভাবিছিল মই তাৰ গাৰ্লফ্ৰেণ্ড বুলিয়ে। কিন্তু আমি আমাৰ ফ্ৰেণ্ডশ্বিপ অটুট ৰাখিলোঁ। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড্ৰইড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে।
ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফএম লাভ ষ্টৰী। মই স্বপ্নৰ সৈতে পাহি আজি শুনি আছো প্ৰেৰণাৰ ষ্টৰী, সপোন হৈ নৰবা। আগলৈ তেওঁ লিখিছে, এনেকৈ এদিন ৰাতি চাগে ছেপ্টেম্বৰ মান্থ আছিল, সি মোক আকৌ ক'লে মেছেজত যে মই তোমাক ভাল পাওঁ। মই এনেই কৈ আছে বুলি ভাবিলোঁ, কিন্তু সি ছিৰিয়াছলি মোক কথাষাৰ ক'লে আৰু ফাইনেলি ময়ো আই লাভ ইউ টু বুলি কৈ দিলোঁ। আৰু আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হ'ল এনেকৈ। আমি দুয়োজনে দুয়োজনৰ লগত বহুত সুখী আছিলোঁ। কোনো ধৰণৰ একো কাজিয়া, অশান্তি, দুখ নাছিল। সেইখিনি সময়ত বা সি মোক বহুত ভাল পাইছিল আৰু ময়ো মোৰ মনত ভাবি লৈছিলোঁ যে তাৰ বাহিৰে আন কাকো নালাগে। তাৰ প্ৰতি এটা বিশ্বাস আছিল। সকলো কথা মই ক'ব পাৰিছিলোঁ। তাক লগ পোৱাৰ আগত মোৰ বহুত বন্ধু আছিল। কাকো কিন্তু মই মোৰ সকলো কথা শ্বেয়াৰ কৰা নাছিলোঁ। কিন্তু গীতৰ লগত মই সকলো কথা শ্বেয়াৰ কৰিব পাৰিছিলোঁ কাৰণ সি মোক জাজ নকৰিছিল। সি মোৰ বহুত কেয়াৰ কৰিছিল। সি মোক বহুত বুজিছিল আৰু বুজাইছিল। আৰু এনেকৈয়ে আমি 1 কমপ্লিটো কৰিলোঁ। বা তাৰপিছত মোৰ এটা বছৰ লছ হ'ল। তেতিয়া মই ঘৰত আহিবলগীয়া হ'ল আৰু মই তাৰ পৰা দূৰ হৈ গ'লোঁ। ইয়াৰ আগত আমি এনেকৈ লং ডিষ্টেঞ্চত থকা নাছিলোঁ আৰু তেতিয়াৰ পৰাই প্ৰব্লেম ষ্টাৰ্ট হ'ল। সকলো ভুল মোৰেই আছিল। বা সেইখিনি সময়ত মোৰ এক্স মানে মোৰ প্ৰথম বয়ফ্ৰেণ্ডৰ লগত মই আকৌ কথা পতা ষ্টাৰ্ট কৰি দিলোঁ। ফেচবুকত গীতক নোকোৱাকৈ মই তাক ইগন'ৰ কৰিবলৈ ল'লোঁ। সি মোক বাৰে বাৰে সুধিছিল যে কি হৈছে, কিন্তু মই তাক খুলি কথাখিনি কোৱা নাছিলোঁ। মই অলম'ষ্ট গীতৰ লগত ব্ৰেকআপেই কৰিলোঁ। এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল, এটা ভুল ডিচিশ্যন ল'লোঁ। গীতে সকলো কথা গম পাইছিল যে মই আকৌ মোৰ এক্সৰ লগত কথা পাতোঁ বুলি। মোৰ কি হৈছিল মই নাজানো পাহিবা। মই প্ৰতিটো কথাতে বাহানা দিওঁ আৰু গীতক মই এভইড কৰা হ'লোঁ। সেয়া মোৰেই ভুল আছিল আৰু এনেকৈ মই তাক বহুত হাৰ্ট কৰি দিলোঁ। ৱেল, মানুহে নিজে কিছুমান ভুল কৰি পেলাই তাৰপিছত ৰিগ্ৰেট কৰে আৰু তাৰপিছত এইটো এক্সপেক্ট কৰে যে যাক আপুনি হাৰ্ট কৰিলে সেই মানুহজনে আপোনাক আকৌ ক্ষমা কৰি দিব। আপুনি জানি বুজি যদি ভুল এটা কৰে, আপুনি কাৰোবাক আঘাত দিয়ে, তারপর আক আপনি এইটো এক্সপেক্ট করে যে যাক আপনি আঘাত দিছে সেই মানুষজন বা মানুষজনী সব পাহরি আকো আপনার আকুয়ালি লোক এই কেনে ধরনের থট প্রসেস এনিওয়ে আগলে কি হয় জানিবলে অপেক্ষা করক এন্ড রেড এফ এম বেজাতে রহো
রেড এফ এম লাভ স্টোরি আর জে পাহির হইতে
সুপারহিটস 93.5 রেড এফ এম মজ আপনার সুতে পাহি শো চলি আছে উইকেন্ড স্পেশাল রেড এফ এম লাভ স্টোরি আজি শুনে আছো প্রেরণার স্টোরি সপোন হৈ নৰবা আগলে তেওঁ লিখিছে পাহিবা মই এনেকৈ এজন মানুহক কষ্ট দি আছিলোঁ যিজন মানুহে মোক মৰমৰ বাহিৰে একো দিয়া নাছিলে যিদিনাখন মই গীতক কৈছিলোঁ যে মই তোমাৰ লগত আৰু নাথাকোঁ সেইদিনা বহুত কান্দিছিল সি পাহিবা মই নিষ্ঠুৰ হৈ পৰিছিলোঁ সি মোক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিল এনেকৈ নকৰিবলৈ বাট নেজানো মোৰ কি হৈছিল পাহিবা মই একদম তাক বহুত বেয়াকৈ ট্ৰিট কৰিলোঁ আৰু ব্ৰেকআপ কৰি দিলোঁ কিন্তু মই মোৰ এক্সৰ লগত ৰিলেশ্যনশ্বিপতো অহা নাছিলোঁ কিন্তু বা মই এনেকৈ মোৰ ভাল ৰিলেশ্যন এটা নিজে বেয়া কৰি ল'লোঁ মই তাক সেইখিনি সময়লৈ চাগে বুজিবও পৰা নাছিলোঁ চাগে ময়ো জনা নাছিলোঁ মৰম কি হয় কিন্তু তাক এৰি মই সুখত নাছিলোঁ মই বহুত কান্দিছিলোঁ মই ভবা নাছিলোঁ যে মই কোনোবা মানুহক ইমান দুখ দিব পাৰিম আৰু এনেকৈয়ে মোৰ আৰু গীতৰ মাজত কণ্টেক্ট বন্ধ হৈ গ'ল সিও ভাগি গ'ল বহুত মোৰ ভুলৰ কাৰণে আৰু লাহে লাহে মোক মোৰ এক্সৰ লগতো কথা পাতিব মন নোযোৱা হৈ গ'ল যিহেতু আমাৰ একো ৰিলেশ্যন নাছিলে মই তাক আকৌ ট্ৰাষ্ট কৰিবও পৰা নাছিলোঁ মই মোৰ এক্সৰ লগতো কণ্টেক্ট বাদ দি দিলোঁ কিন্তু মই গীতক পাহৰিব পৰা নাছিলোঁ মোৰ তাৰলৈ খুব মনত পৰিছিল মই আকৌ কিদৰে গীতক কণ্টেক্ট কৰোঁ কোনখন মুখেৰে তাক গৈ মই চৰি বুলি কওঁ মই ভাবিয়ে পোৱা নাছিলোঁ চ' প্ৰেৰণা ইটোৰ পৰা সিটো সিটোৰ পৰা ইটো জঁপিয়াই ফুৰিছে মানে তাই নিজে চিয়'ৰে নহয় তাইক লাইফত কি লাগে নট জাষ্ট লাভ ইন কেছ অফ এনিথিং শ্বি ইজ নট চিয়'ৰ হোৱাট শ্বি ৱান্টছ শ্বি ইজ জাষ্ট কনফিউজড এবাউট এভৰিথিং ইন লাইফ আৰু সেই কনফিউজনত তাই এনেকৈ মানুহক হাৰ্ট কৰি আছে এণ্ড প্ৰেৰণা লেট মি টেল ইউ যদি তুমি এনেকৈ মানুহৰ লগত খেল খেলা বা মানুহৰ ইম'শ্যনছৰ লগত খেল খেলা ন কৰ্মাই কিন্তু হিটবেক কৰে এণ্ড ইউ উইল ছাফাৰ আ লট আগুৱাই গৈ থাকিম লাভ ষ্টৰিটিৰ সৈতে আৰু তেতিয়া গম পাম যে প্ৰেৰণাৰ আল্টিমেটামটো কি হয় বাট আই এম চিয়'ৰ প্ৰেৰণা তুমি বহুত ছাফাৰ কৰিবা বিকজ ইউ আৰ প্লেয়িং উইথ ৰং ইম'শ্যনছ ৰেড এফ এম বা জাতি ৰহো
Red FM Love Story RJ Pahir Hoite
Super Hits 93.5 Red FM Ot Moz Apanar Khori Pahi And welcome back to the show Red FM Love Story Aji Khuniya Su Prerna Story Hopun Hoi Noroba Agule City Khanar Prerna Likhi Se Edina Khan Bohut Khahok Kori Moi Gitok Phone Kori Lu Aro Hi Receive Kori Le Khabar Luar Pisot Moi Tak Sorry Buli Kulu Moi Bohut Khyama Bisari Lu Moi Mur Bhul Buji Lu আৰু তাক মই চৰি ক'লোঁ সিও হ'ব দিয়া একো নাই বুলি কৈ ফোনটো ৰাখি দিলে বা মই অনুভৱ কৰিছিলোঁ যে সি বহুত সলনি হ'ল তথাপিও নাজানো মোৰ বিশ্বাস আছিল যে সি মোক আজিও ভাল পায় আৰু মই ভাবি ল'লোঁ তাক নিজৰ জীৱনত ঘূৰাই আনিম নিজে কৰা ভুলবোৰ শুধৰাম এনেকৈয়ে মই তাক সদায় ফোন কৰোঁ সি গালি দিলেও যি ব্যৱহাৰ কৰিলেও মই শুনিলোঁ মই তাক বাৰে বাৰে চৰি ক'লোঁ এনেকৈ 3 মান্থছ পাৰ হ'ল আৰু মই এদিন হোষ্টেল গ'লোঁ মোৰ এক্সাম আছিল মই যোৱা দিনা মই তাক ক'লোঁ যে মই আজি আহিছোঁ সি মোক ক'লে গেটৰ ওচৰলৈ আহা বুলি ময়ো গ'লোঁ যিহেতু মই হোষ্টেলত আছিলোঁ সি মোক দূৰৰ পৰাই চাই গুচি গ'ল বাইকত সেইদিনা মই ভাবিছিলোঁ চাগে আমাৰ মাজত সকলো ঠিক হ'ব পাৰে বুলি এনেকৈ মই তাক ফোন কৰোঁ সিও কথা পাতে কিন্তু আগৰ নিচিনা নহয় বহুত ইগন'ৰ কৰে মই বুজিছিলোঁ কিন্তু হ'লেও মই সুখী আছিলোঁ এইটো ভাবিয়ে যে মোৰ লগত কথা পাতি আছে বুলি অকণমান আশা এটা আছিল যে সকলো ঠিক হ'ব এদিন তাক মই সুধিছিলোঁ তাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই সি নাই বুলি ক'লে মই তাক খং উঠাবলৈ দুদিনমান একেটা কথাকে সুধি থাকিলোঁ আৰু এদিন সি খঙতে ৰিপ্লাই দিলে আছে বুলি মই ভাবিলোঁ এনেই ক'লে ফ্ৰাষ্ট্ৰেটেড হ'ল কিন্তু নহয় বা সঁচাকৈ এদিন সিহঁতৰ ফটো সি মোক পঠিয়ালে মই থমকি গ'লোঁ সেইটো সময়ত এনেকৈ লাগিছিল যেন সকলো শেষ হৈ গ'ল একো নাই আৰু বাকী মই বুজি পাইছিলোঁ মোৰ ভুলখিনি মই বুজিছিলোঁ তেতিয়া সেইখিনি সময়ত তাক কেনেকুৱা ফিল হৈছিল যেতিয়া মই তাক এৰিছিলোঁ মই বহুত কান্দিলোঁ ৰিকুৱেষ্ট কৰিছিলোঁ মোৰ জীৱনত ঘূৰি আহিবলৈ কিন্তু সি নাহিলে প্ৰেৰণা, যেতিয়া তোমাৰ মন যাব তুমি আঁতৰি যাবা, যেতিয়া তোমাৰ মন যাব তুমি গিল্টি হ'বা, তুমি ভুলটো ৰিয়েলাইজ কৰিবা, তাৰপিছত তুমি চৰি ক'বা, তাৰপিছত তুমি তাক ৰিকুৱেষ্ট কৰিবা ঘূৰি আহিবলৈ, তেনেকৈতো নহয় ন? এটা ইম'শ্যনছ তুমি ব্ৰেক কৰি দিবা, তাৰপিছত তুমি নিজেই জোৰা লগাবা, আকৌ সেইটো তুমি নিজৰ মতে খেলিবা, আকৌ এদিন ভাঙি দিবা, তেনেকুৱা কৰিব নাপায়। আগবাঢ়ি গৈ থাকিম এণ্ড ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। শুনি আছো প্ৰেৰণাৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, পাহিবা মানুহে কয় নহয় আনক দুখ দিলে নিজেও দুখ ভুগিব লাগে বুলি। যি কৰিছিলোঁ তাৰে যেন শাস্তি দিছিলে মোক ভগৱানে। আৰু মই ঘৰত আহিলোঁ, আমাৰ মাজত কথা পতা বন্ধ হোৱা নাছিলে। প্ৰথম সময়খিনিত মই বহুত জেদ কৰিলোঁ তাৰ সন্মুখত। মই অবুজ হৈ পৰিলোঁ, নিজে ভাঙি পৰিলোঁ। মই কি কৰিম একো বুজি পোৱা নাছিলোঁ। মোৰ ভুলবোৰ শুধৰাবলৈ খোজোঁ, মই পৰা নাছিলোঁ সেইটো সময়ত। বা মই এদিন কামাখ্যা মন্দিৰো গৈছিলোঁ, প্ৰে কৰিছিলোঁ যাতে চব ঠিক হৈ যায়, মই চৰিও কৈছিলোঁ। কিন্তু মই এইটো জানিলোঁ যে মই তাৰ গাৰ্লফ্ৰেণ্ড নহয়, তাৰ জীৱনত আন এজনী ছোৱালী আছে। মই মাজে মাজে ফোন কৰোঁ তাক খবৰ ল'বলৈ, তথাপিও মনত এটা ক'ৰবাত আশা আছিল সকলো ঠিক হোৱাৰ। তাক কোৱা নাছিলোঁ যদিও। এনেকৈ কেইটামান দিন পাৰ হৈ গ'ল। এদিন সি মোক ফোন কৰিলে ৰাতিপুৱা সময়ত। সি মোক ক'লে তাৰ হেনো ব্ৰেকআপ হ'ল। মই সুধিলোঁ কিয়। সি ক'লে নাজানো, তাই হেনো মোৰ লগত নাথাকে, আৰু এনেও ৰিলেশ্যনশ্বিপটো হেনো ছিৰিয়াছ নাছিলে, আৰু সেইকাৰণে সি চেষ্টাও নকৰিলে ঠিক কৰিবলৈ। মই জানিছিলোঁ বাহিবা সি মোক যিমান ভাল পাইছিলে সি আনক তেনেকৈ কেতিয়াও ভাল পাবই নোৱাৰে। সি মোক দেখুৱাই আনৰ লগত আছিল কাৰণ মই তাক দুখ দিছিলোঁ। আৰু এনেকৈ 2016ৰ পৰা আমি 2017ত সোমালোঁ। মই আকৌ বঙাইগাঁও গ'লোঁ। এইবাৰ সি মোক বহুত দিনৰ পিছত লগ কৰিলে, আমি ফুৰিব গৈছিলোঁ। মই তাৰ সন্মুখত বহি মই কৰা ভুলবোৰৰ বাবে চৰি ক'লোঁ আৰু এটা চান্স বিচাৰিলোঁ। মই তাক বিশ্বাস দিয়ালোঁ যি ভুল কৰিলোঁ আৰু কেতিয়াও সেই ভুলটো নকৰোঁ। মই ৰিয়েলাইজ কৰিছোঁ যে সি মোৰ কাৰণে কি হয়। আৰু ফাইনেলি 2017ত সি মোক এটা চান্স দিলে আৰু আমি আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ। মই তাক বিশ্বাস দিয়াবলৈ মই মোৰ ঘৰতো তাৰ কথা ক'লোঁ। প্ৰথমতে মোৰ মায়ে মনা নাছিলে, বাট তাৰপিছত মাক মই বহুত বুজালোঁ আৰু মায়ে আল্টিমেটলি মানিলে। মই মোৰ মাৰ লগত তাক চিনাকিও কৰাই দিছিলোঁ ফোনৰ দ্বাৰাই। মোৰ মায়ে তাৰ লগত কথা পাতি খুব ভাল পালে। চ' প্ৰেৰণাই বহুত বেছি চৰি ক'লে, এণ্ড লাইফ কেন গিভ ইউ এ ছেকেণ্ড চান্স, আৰু সেই ছেকেণ্ড চান্স প্ৰেৰণাই পালে, গীতেও দিলে। বাট এবাৰ ভঙা ট্ৰাষ্ট আকৌ ঘূৰি আহেনে? ডু ইউ থিংক প্ৰেৰণা আৰু গীত ছাকচেছফুলি ৰিলেশ্যনশ্বিপটো লৈ যাব পাৰিব? ষ্টে টিউন, বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এম অন, মই আছো আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো প্ৰেৰণাৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, পাহিবা আমাৰ ৰিলেশ্যনটোক লৈ কিছুমান মানুহৰ কথা শুনিছিলোঁ যে বেছি দিন নাথাকে, ইয়াৰ পৰা গ'লেই চব শেষ হৈ যাব, বহুত ধৰণৰ কথা শুনিছিলোঁ। আৰু এইবোৰ শুনি বহুত ভাগিও পৰিছিলোঁ মই। আৰু তাৰ মাজতে গীতে মোক বহুতবাৰ এৰিও গ'ল। কেতিয়াবা সি মোক বহুতবাৰ ইগন'ৰো কৰে, কেতিয়াবা সময় নিদিয়ে। বা মই তাক সুধিছিলোঁ যে কি হৈছে, সি মোক ক'লে মোৰ ঘৰৰ পৰা প্ৰব্লেম, নামানে, আমাৰ হেনো কাষ্ট বেলেগ, এইবোৰ কথা ক'বলৈ ধৰিলে। বা মই যেতিয়া বঙাইগাঁৱত যাওঁ আমাৰ মাজত সকলো ভালেই থাকে, মই যেতিয়া গুৱাহাটীলৈ গুচি আহোঁ চব সলনি হৈ যায়। মই বহুতবাৰ তালৈ যাবলগীয়া হৈছিল একমাত্ৰ এইটোৰ কাৰণে, কাৰণ গীতে ব্ৰেকআপ দিয়ে আৰু মই ঠিক কৰিবলৈ আকৌ বঙাইগাঁৱলৈ যাওঁ। 2015ৰ পৰা 2021 এইকেইটা বছৰ ভাল বেয়াৰ মাজত আমাৰ ৰিলেশ্যনশ্বিপটো চলি থাকিলে। মই সদায় এটা কথাই ভাবিছিলোঁ যে ভাল পোৱা যিহেতু সকলো দুখ কষ্ট মানি ল'ম, প্ৰব্লেম আহিলেও ফেচ কৰিম, বাট আমাৰ ৰিলেশ্যনশ্বিপটো ভাঙিবলৈ নিদিওঁ। এটা ইয়াৰ লছ হোৱাৰ পিছত মই আকৌ কলেজ ঘূৰি গ'লোঁ, কলেজ যোৱা ষ্টাৰ্ট কৰিলোঁ। তেতিয়া আকৌ হোষ্টেলতে থাকিলোঁ। লাষ্ট ইয়াৰ সেইখিনি সময় খুব বেছি ভাল আছিল, চবতকৈ ধুনীয়া সময় আছিলে মোৰ জীৱনৰ। সকলোৱে কৈছিল যে তোমালোকক একেলগে খুব ভাল লাগে, আৰু ময়ো ভাবি ল'লোঁ এতিয়াৰ পৰা আমাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং হ'ব বুলি, আৰু সি মোক এৰি নাযায়। এনেকৈ ফাইনেলি 2019 মোৰ পঢ়া কমপ্লিট হ'ল আৰু মই একেবাৰে গুৱাহাটীলৈ আহিবলগীয়া হ'ল। আমাৰ হোষ্টেল ফেয়াৰৱেল আছিলে। যিদিনাখন ৰাতি ফোনত সি বহুত দুখ কৰিছিল যে মই একেবাৰে গুচি যাম বুলি। মই বহুত তাক বুজালোঁ, সিও বুজিলে। আৰু মই তাক এইটো কৈছিলোঁ যে মাজে মাজে মই বঙাইগাঁও আহিম আৰু কেতিয়াবা সি গুৱাহাটী আহিব। আৰু এনেকৈ মই তাৰ পৰা উভতি আহিলোঁ। আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এন ৰেড এফ এম বা জাতে ৰহক।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপাৰ হিটছ 93.5 ৰেড এফ এমত মজ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছো আজি প্ৰেৰণাৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, কোভিডৰ সময়ত ফাৰ্ষ্ট লকডাউনত আমাৰ ব্ৰেকআপ হৈছিল, বাট ডিচেম্বৰত আকৌ ঠিক হৈছিল। মই বহুত ধৈৰ্য ধৰি আছিলোঁ পাহিবা। 2021 জুন মানলৈ আমাৰ ৰিলেশ্যনশ্বিপ ঠিকেই আছিল, কিন্তু সি আকৌ হঠাৎ এৰি গ'ল। এইবাৰ মই আগৰ নিচিনাকৈ লাগি নাথাকিলোঁ, মই অধৈৰ্য হৈ পৰিছিলোঁ। সি ফোন নকৰিলে ময়ো নকৰিছিলোঁ। ভাবিছিলোঁ আকৌ গ'লে সকলো ঠিক হৈ যাব, মই কথা পতা কমাই দিছিলোঁ। মই বিচাৰিছিলোঁ যে সি ৰিয়েলাইজ কৰক। পিছত সি নিজেই নিজৰ ফোনৰ পৰা মোক ফোন কৰা হ'ল, নিজে খবৰ লয়। সেইখিনি সময় মোৰ কাৰণে অকণমান কঠিন হৈ পৰিছিল। এনেকৈ কালী পূজা আহিলে। ৰাতিপুৱা মই শুই উঠি গীতক এবাৰ ফোন কৰিলোঁ। সি নতুন এটা কামত জইন কৰা কথা আছিলে, খবৰ ল'বলৈকে ফোন কৰিছিলোঁ। তাৰপিছত ফোনটো ৰাখি মই ফেচবুক খুলিলোঁ। হঠাৎ চকু গ'ল ইনবক্সত অহা এটা মেছেজলৈ। এজনী ছোৱালীয়ে মোক মেছেজ দিছে, দেখিলোঁ তাই বঙাইগাঁৱৰে হয়। ছোৱালীজনীক ময়ো ৰিপ্লাই দিলোঁ। কথা পাতি গম পালোঁ যে তাই হেনো গীতৰ গাৰ্লফ্ৰেণ্ড। কথাষাৰ শুনি মই বহুত বেছি ভাগি পৰিছিলোঁ। মই লগালগ তাক ফোন কৰিলোঁ, কিন্তু সি ৰেছপন্স নকৰিলে। তাক মই নেক্সট আকৌ ফোন কৰিলোঁ আৰু সুধিলোঁ, তেতিয়া সি গাৰ্লফ্ৰেণ্ড হয় বুলি মানি ল'লে। মোৰ বহুত বেছি দুখ লাগিছিল পাহিবা। আৰু তাৰপিছত মই কথা পতা একেবাৰে বন্ধ কৰি দিলোঁ তাৰ লগত। এদিন সি মোক ফোন কৰিলে আৰু মোক ক'লে সি হেনো ভুল কৰিছে, পাৰিলে ক্ষমা কৰি দিব। নাজানো মই কিয় এনেকুৱা কৰিলোঁ। তাক মই সুধিছিলোঁ যে সি মোক ভাল পায় নে নাপায়, মোৰ লগত থাকিব খোজে নে নাই। সি বাছ এইটো ক'লে যে সি হেনো মোক বহুত মিছ কৰে। তাৰপিছত মই তাক সুধিলোঁ, তই কি বিচাৰ? সি ক'লে সি মোক ভাল পায় বুলি। সেইকাৰণে মই তাক ক'লোঁ যে সেই ছোৱালীজনীক ফোন কৰি সকলো যাতে ক্লিয়াৰ কৰি দিয়ে। যদি সি মোৰ লগত থাকিব বিচাৰিছে তাইক যাতে ক্লিয়াৰ কৰি দিয়ে, আৰু সি যদি তাইৰ লগত থাকিব বিচাৰিছে মোকো যেন খোলাখুলিকৈ কৈ দিয়ে। সি তাৰ গাৰ্লফ্ৰেণ্ডক গোটেইখিনি ক'লে আৰু 25 ডিচেম্বৰত সি মোৰ মাকো ফোন কৰিলে। আৰু মোৰ মাক এইটোৱে ক'লে যে যি কৰিলোঁ বহুত ভুল কৰিলোঁ, এই ভুল দুনাই নহয়, মই আছোঁ তাইৰ লগত। গীতে মোক বহুত চেষ্টা কৰিলে বুজাবলৈ, মোক আকৌ বিশ্বাস দিয়ালে যে কেতিয়াও এৰি নাযায়। এইবাৰ সঁচাই বুজিছোঁ মই কি ভুল কৰিছোঁ, তোক মই যিমান ভাল পাওঁ আন কাকো ভাল পাব নোৱাৰোঁ, এই বুলি ক'লে। পাহিবা সি যিদৰে মোক এইবাৰ কথাবোৰ কৈছিল মই সদায় শুনিব খুজিছিলোঁ তাৰ মুখৰ পৰা। সি মোক সদায় গোটেই জীৱনটো থাকিম বুলি ভালকৈ কৈছিল। মই তাৰ সকলো কথা মানি ল'লোঁ। মই ভাবিলোঁ যে মানুহে নিজৰ ভুলৰ পৰাই শিকে চাগে। সি সঁচাকৈ বুজিছে, নহ'লে মই তাক ঘূৰাই পোৱাৰ সকলো আশা হেৰাই পেলাইছিলোঁ। কিন্তু সি সেইখিনি সময়তে আকৌ আহিলে আৰু তাৰ কোৱা প্ৰতিটো কথাই মোক বাধ্য কৰাইছিল তাক বিশ্বাস কৰিবলৈ। আৰু এনেকৈ আমি আকৌ সম্পৰ্কটো আৰম্ভ কৰিলোঁ। পাহিবা প্ৰথমতে চব ঠিকেই আছিলে, কিন্তু নাজানো মোৰ দুখৰ অন্ত কেতিয়া পৰিব। মে' মাহৰ শেষৰ ফালৰ পৰা সি মোক আকৌ ইগনোৰ কৰিবলৈ ল'লে, ফোন নুঠায়। মই ভাগৰি পৰোঁ তাক ফোন কৰি, কিন্তু সি ৰিচিভ নকৰে। সেইদিনাখন বা মই তাক খঙত ক'লোঁ, নাথাকো তোৰ লগত, অকণমানো টাইম নিদিয় বুলি, মোক ফোন নকৰ, মই কৰিলেও ৰিচিভ নকৰ। তাৰো খং উঠিলে আৰু সিও ক'লে হ'ব নালাগে থাকিব। তাৰপিছত মই ফোনটো ৰখাৰ পিছত ভাবিলোঁ যে অলপ বেছিয়েই বেয়াকৈ ক'লোঁ। পাহিবা মোক সি বহুতবাৰ কৈছিলে যে তই মোক আগৰ নিচিনাকৈ ভাল পাব পাৰিবিনে, বিশ্বাস কৰিব পাৰিবিনে। বা মই তাক ভাল সদায় পাইছিলোঁ আৰু আজিও পাওঁ, বিশ্বাসো কৰোঁ, কিন্তু যি হৈ গ'ল সেইবোৰৰ কাৰণে মোৰ ভয় হৈছিল আকৌ যদি হয়। সেইকাৰণে মই তাক নিজৰ ওচৰত ৰাখিব খুজিছিলোঁ। তাক হেৰুৱাৰ ভয়ত মই তাক ক'ব নোৱাৰিছিলোঁ। সি যেতিয়া মোৰ ফোন নুঠাই মই বহুত বেছি সন্দেহ কৰিছিলোঁ যে ক'ত আছে, কি আছে, কাৰ লগত আছে, এইবোৰ প্ৰশ্নই মোক বহুত বেছি হেঁচি ধৰিছিল আৰু তাৰে আউটকামটো মোৰ বিহেভিয়াৰত দেখা গৈছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ। আমাৰ মাজত মৰম আছে কিন্তু নাজানো ক'ত কি হৈ যায়। আমি চাগে ডাউটছবোৰ ক্লিয়াৰ কৰিব লাগিছিল আৰু সেইটোৱে আমাৰ ডাঙৰ ভুল হ'ল। আৰু তাৰে মাজত এটা ৰাতি সি মোক ফোন কৰি ক'লে যে সি আৰু মোৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে। অকল চৰি বুলি ক'লে আৰু ক'লে যে মই হেনো ভাল ল'ৰা পাম। এইবুলি কৈয়ে সি ফোনটো ৰাখি দিলে। সেইদিনাৰ পৰা সি মোক আৰু ফোন মেছেজ কৰা নাই। বাহিবা, এয়াই মোৰ লাভ ষ্টৰী। নেজানো কিয় সি এনেকুৱা কৰিলে, কিন্তু বা মই তাক বহুত ভাল পাওঁ। সকলোৱে কয় চব ঠিক হৈ যাব, সি ঘূৰি আহিব, কিন্তু সি যিদৰে কৈছে মোক ভয় লাগিছে। পাহিবা, বাৰে বাৰে এনেকৈ কৰে কিয় নাজানো। 2015ৰ পৰা 2022 ইমান খেলিমেলিৰ মাজতো মই তালৈ বাট চাই আছোঁ। পাহিবা, আগলৈও চাম। মানুহে কেতিয়াও ইমান সহজে পাহৰিব নোৱাৰে। সি কেনেকৈ পাহৰি যাব? যদি পাৰ উভতি আহিবি, মই তোৰ লগত গোটেই জীৱনটো জীয়াব খোজোঁ। যদি মোৰ কথাই তোক হাৰ্ট কৰিছে, চৰি, প্লিজ মোক এৰি নাযাবি। মই যেতিয়াই হোষ্টেল লাইফৰ কথা ভাবোঁ, মোৰ তেতিয়াই তাৰ কথা বেছি মনত পৰে, কাৰণ মোৰ হোষ্টেল লাইফৰ প্ৰতিটো পৃষ্ঠাতেই তাৰ নাম আছে আৰু সেয়াই মই কেতিয়াও মুচিব নোৱাৰোঁ আৰু নিবিচাৰোঁ। মই নাজানো সি শুনিবনে নাই। পাহিবা, গীতে এটা সময়ত মোক কৈছিলে আমি ষ্টৰিটো শ্বেয়াৰ কৰিম বুলি, আৰু আজি মই আধৰুৱা ষ্টৰিটো শ্বেয়াৰ কৰিছোঁ। পাহিবা, মই মোৰ ৰিলেশ্যনশ্বিপটোত সকলোখিনি দেখিছোঁ। কেতিয়াবা খুব ধুনীয়া এটা সময় আৰু কেতিয়াবা এজাক ধুমুহা। তথাপিও মই মোৰ বিশ্বাস ভাঙিব দিয়া নাই। মই হতাশ হৈছোঁ যদিও নিৰাশ হোৱা নাই। বা মই ইমানেই ক'ব খোজোঁ, কাৰোবাক ইমান সপোন দেখুৱাই জীৱনৰ ভাল বেয়া সকলো মুহূৰ্ত একেলগে ইমান বছৰ আহি এনেকৈ এৰি নিদিবা। অকণমান ভাবিবা তোমাক ভালপোৱাজন কেনেকৈ জীয়াব, তোমাৰ অবিহনে কেনেকৈ থাকিব। ইমান সপোন দেখুৱাই সপোনবোৰ নেভাগিবা, ভাবিবা। প্লিজ সবকে ৰিকুৱেষ্ট কৰিছোঁ। চ' এয়াই আছিলে আজি প্ৰেৰণা আৰু গীতৰ লাভ ষ্টৰী, সপোন হৈ নৰবা। ৱেল, প্ৰেৰণা, গোটেইখিনি পঢ়াৰ পিছত মই এটা বস্তুৱে ৰিয়েলাইজ কৰিছোঁ যে তোমালোকৰ ইগ' ক্লাছ হৈছে। তাই যদি চিট কৰে ময়ো কৰিম, সি যদি চিট কৰে ময়ো কৰিম। এনেকৈ মেচিয়ৰ্ড ৰিলেশ্যনশ্বিপ কেতিয়াও টিকিব নোৱাৰে। আৰু ইন ফিউচাৰ যদি তোমালোকৰ ৰিলেশ্যনশ্বিপ হয়ো, এই বস্তুবিলাকে আকৌ প্ৰব্লেম ক্ৰিয়েট কৰিব। কাৰণ ক'ৰবাত নহয় ক'ৰবাত তোমালোক দুয়ে পাছটো এৰি দিব পৰাই নাই, যে তুমি তাক এৰি কাৰোবালৈ গৈছিলা, সি তোমাক এৰি বেলেগলৈ গৈছিলে। এই বস্তুবিলাক আকৌ ইন ফিউচাৰ যদি সৰু কিবা এটা কাজিয়াও হয় ন, তোমালোকে এই কথাটোকে উলিয়াই বহুত ডাঙৰ কৰি দিবা। চ' ইফ ইউ কেন নট ফৰগিভ এণ্ড ফৰগেট, ইউ কেন নট মুভ অন ইন লাইফ। আৰু সেইটো গীতৰ ক্ষেত্ৰতো হৈছে। সি তোমাক ক্ষমাও কৰিব পৰা নাই আৰু তোমাক পাহৰিবও পৰা নাই, আৰু সেইকাৰণে এইবোৰ প্ৰব্লেম হৈ আছে। So I wish you all the best. I hope you both know what you want to do in life. And my prayers and my love is with you. So yes, today's story, Hopun Hoi Noroba. Eti notun story hoite ako log pam. Until then, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. And Red FM, bajate raho.